ইষ্টেৰ তিনি অধ্যায়। হামনে ইহুদীসকলক বিনষ্ট কৰিবলৈ চেষ্টা কৰা। এই ঘটনাৰ পাছত ৰজা অহছবেৰুছে অগাগিয়া হম্মদাথৰ পুত্ৰ হামনক উন্নত কৰি উচ্চ পদত প্ৰতিষ্ঠিত কৰিলে আৰু তেওঁৰ লগত থকা সকলো কৰ্মচাৰীৰ ওপৰত তেওঁক ক্ষমতা দিলে। ৰাজদুৱাৰত থকা ৰজাৰ দাসসকলে হামনৰ আগত আঁঠু কাঢ়ি প্ৰণিপাত কৰিছিল, কাৰণ ৰজাই তেওঁলোকক সেইদৰে কৰিবলৈ আজ্ঞা দিছিল। কিন্তু মদখয়ে আঁঠু নাকাঢ়িছিল আৰু প্ৰণিপাতো নকৰিছিল। তাৰ পাছত ৰাজদুৱাৰত থকা ৰজাৰ দাসসকলে মদখয়ক ক'লে, আপুনি কিয় ৰজাৰ আজ্ঞা পালন কৰা নাই? এইদৰে প্ৰতিদিনে তেওঁ কোৱাৰ পাছতো তেওঁলোকৰ দাবী মানিবলৈ অমান্তি হ'ল। তাতে তেওঁলোকে মদখয়ৰ কথা একেদৰে থাকিবনে নাই সেই কথা জানিবলৈ তেওঁলোকে হামনক এই বিষয়ত জনালে, কাৰণ মদখয় যে এজন যিহুদী লোক সেই বিষয়ে তেওঁলোকক কৈছিল। হামনে যেতিয়া দেখিলে যে মদখয়ে তেওঁৰ আগত আঁঠু লোৱা নাই আৰু পনিপাতো কৰা নাই, তেতিয়া তেওঁ ক্ৰোধেৰে পৰিপূৰ্ণ হ'ল। তেতিয়া কেৱল মদখয়ক বধ কৰা কথাত অপমান বোধ কৰিলে, কাৰণ ৰজাৰ দাসসকলে মদখয় কোন লোকসকলৰ পৰা আহিছিল সেই কথা তেওঁক কৈছিল। সেয়ে হামনে ৰজা অহছবেৰুছৰ সমগ্ৰ ৰাজ্যত থকা মদখয়ৰ যিহুদী লোকসকলক সম্পূৰ্ণৰূপে ধ্বংস কৰিব বিচাৰিলে। প্ৰথম মাহত নিচান মাহত ৰজা অহছবেৰুছ ৰাজত্বৰ দ্বাদশ বছৰত হামনৰ আগত দ্বাদশ মাহলৈকে অদৰ মাহত ক্ৰম অনুসাৰে প্ৰতিদিনৰ আৰু প্ৰত্যেক মাহৰ বাবে পুৰ অৰ্থাৎ চিঠি খেলোৱা হ'ল। তাৰ পাছত হামনে ৰজা অহছবেৰুছক ক'লে, আপোনাৰ ৰাজ্যৰ সকলো প্ৰদেশৰ মাজত কিছুমান লোক ছিন্ন ভিন্ন হৈ বিভিন্ন স্থানত আছে। তেওঁলোকৰ বিধি আন লোকসকলৰ পৰা পৃথক আৰু তেওঁলোকে ৰজাৰ বিধি পালন নকৰে, সেয়ে তেওঁলোকক ৰজাই থাকিবলৈ দিয়া উচিত নহয়। যদি ৰজাৰ দৃষ্টিত ভাল দেখে তেনেহ'লে তেওঁলোকক বধ কৰিবলৈ আদেশ দিয়া হওক। তাতে মই ৰাজভঁৰালত ৰাখিবৰ অৰ্থে ৰজাৰ ব্যৱসায়ৰ তত্বাৱধানত থকা ৰাজকৰ্মচাৰীসকলৰ হাতত 10,000 কিকৰ ৰূপ দিম। তেতিয়া ৰজাই নিজৰ হাতৰ পৰা মোহৰ মৰা আঙুঠি হুলুকাই যিহুদীসকলৰ হাতটো অগাগিয়া হম্মদাথাৰ পুত্ৰ হামনক দিলে। ৰজাই হামনক ক'লে, আপোনাক আৰু আপোনাৰ লোকসকলক যাতে ধন ঘূৰাই দিয়া হয় সেই বিষয়ে মই লক্ষ্য কৰিম, আপুনি যি ইচ্ছা কৰে সেই ধনেৰে কৰিব পাৰিব। তাৰ পাছত প্ৰথম মাহৰ 13 দিনৰ দিনা ৰজাৰ লিখকসকলক মাতি পঠিওৱা হ'ল। সেইদিনা হামনে দিয়া আজ্ঞা অনুসাৰে যিসকল লোক সকলো প্ৰদেশৰ ওপৰত আৰু বিভিন্ন লোকৰ দেখাধক্ষ আৰু সকলো লোকৰ কৰ্মচাৰীসকলক প্ৰত্যেক প্ৰদেশৰ নিজৰ আখৰ আৰু প্ৰত্যেক লোকৰ নিজৰ ভাষা অনুসাৰে পত্ৰ লিখিবলৈ আৰু ৰজাৰ আঙুঠিৰে মোহৰ মাৰিবলৈ দিয়া হ'ল। একেদিনতে দ্বাদশ মাহৰ অদৰ মাহত 13 দিনৰ দিনা যুৱকৰ পৰা বৃদ্ধলৈকে ল'ৰা ছোৱালী আৰু মহিলাৰ সৈতে সকলো যিহুদী লোকক সংহাৰ বধ আৰু ধ্বংস কৰা হ'ব আৰু তেওঁলোকৰ সম্পত্তি লুট কৰা হ'ব। এইবুলি লিখি পত্ৰখন ডাকোৱালৰ দ্বাৰাই ৰজাৰ সকলো প্ৰদেশলৈ পঠাই দিয়া হ'ল। সেই দিনৰ বাবে সকলো লোক যেন যুগুত হয় সেয়ে প্ৰত্যেক প্ৰদেশত হুকুম জাৰি কৰিবলৈ আৰু সকলো লোকৰ আগত প্ৰচাৰ কৰিবলৈ সেই পত্ৰৰ নকল যুগুত কৰা হ'ল। ৰজাৰ হুকুমমতে ডাকোৱালসকল বেগাই ওলাই গ'ল আৰু সেই পত্ৰ বিলাই দিলে। সেই আজ্ঞা সুচন ৰাজপ্ৰসাদতো বিলোৱা হ'ল। তাৰ পাছত ৰজা আৰু হামনে দাক্ষাৰক পাণ কৰিবলৈ বহিল, কিন্তু সুচন নগৰত হ'লে বিক্ষোভ হ'ল।